والضحى
পূর্বাহ্নর শপথ
والليل إذا سجى
শপথ রাতির যেতিয়া এই অন্ধকারাচ্ছন্ন হয়
ما ودعك ربك وما قلى
তোমার প্রতিপালকে তোমাক পরিত্যাগ করা নাই আর অসন্তুষ্ট হওয়া নাই
وللآخرة خير لك من الأولى
নিশ্চয় তোমার বাবে পরবর্তী সময় পূর্ববর্তী সময়তকৈ উত্তম
ولسوف يعطيك ربك فترضى
নিশ্চয় অনতিপলমে তোমার প্রতিপালকে তোমাক এনেকুৱা অনুগ্ৰহ প্ৰদান কৰিব যাৰ ফলত তুমি সন্তুষ্ট হবা
আলম ইয়াজিদুক ইয়াতীমান ফাআওয়া
তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিল নে তাৰ পিছত তেওঁই তোমাক আশ্ৰয় দিছে
ৱাৱাজাদাক দাল্লান ফাহাদা
আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত তাৰ পিছত তেওঁই তোমাক পথ নিৰ্দেশ দিছে
ووجدك عائلا فأغنى
আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰ ৰূপে তাৰ পিছত তেওঁই তোমাক অভাৱমুক্ত কৰিছে
فأما اليتيم فلا تقهر
এতেকে তুমি এতিমৰ প্ৰতি কঠোৰ নহবা
وأما السائل فلا تنهر
আৰু ভিখাৰীক ধমক নিদিবা
وَأَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ
আৰু তুমি তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা